ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনা আৰু স্থলসেনাৰ দলে অংশগ্ৰহণ কৰে। ছিচিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ চিনস্বৰূপে ভিক্টৰিয়া বন্দৰত INS তৰ্কছ আৰু INS ইক্সাকক সাজু কৰি ৰখা হয়। দেশখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী যোৱা শনিবাৰে ছিচিলিলৈ যায়। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীয়ে এই সন্মান প্ৰদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্ৰচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্ৰিক অৰ্থনীতি, জলবায়ুৰ সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। শ্ৰীমোদীয়ে এই সন্মান লাভ কৰি ছিচিলিৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাম কৰি অহা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি ভবা প্ৰতিখন দেশৰ নাগৰিকলৈ এই সন্মান উৎসৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে শেহতীয়াকৈ এগ্ৰিকোলা বঁটা, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অব দ্য আৰ্থ বঁটাৰ দৰে সন্মান লাভ কৰিছে। বিগত বছৰসমূহত শ্ৰীমোদীয়ে পৰিৱেশ সংৰক্ষণৰ দিশত ভাষণ আৰু সন্মিলনৰ সিদ্ধান্তৰ উপৰি জলবায়ু কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। তেওঁ বিশেষকৈ পৰিকল্পনাসমূহক কাৰ্যলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বহনক্ষমভাৱে জীয়াই থকাক জীৱন ধাৰণৰ এটা অংশ কৰি ল'বলৈ সকলোৰে প্ৰতি আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত সম্প্ৰতি অব্যাহত থকা সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ভাৰতে মৰিছাছৰ বাবে আগবঢ়োৱা বিশেষ অৰ্থনৈতিক পেকেজৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। শ্ৰীমোদীয়ে কয় যে মৰিছাছৰ প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাত চলি থকা দ্বিপাক্ষিক প্ৰকল্পই দেশখনৰ স্বাস্থ্যসেৱা, যোগাযোগ, বহনক্ষম বিকাশ আৰু সামুদ্ৰিক অৰ্থনীতিত অৰিহণা যোগাব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ভাৰত মৰিছাছ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু গোলকীয় দক্ষিণৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ গুৰুত্বৰ দিশত সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছোৱানে ভাৰতৰ সৰ্বাংগীন বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে উদ্যোগে কৃষক, গ্ৰাম্য অৰ্থনীতি আৰু যুৱক যুৱতীৰ বাবে বহনক্ষম বিকাশ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱচামক নিয়োগ বিচৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহান জনায়। মহাৰাষ্ট্ৰৰ খাদ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ বসন্তৰাও মাৰাথৱাড়া কৃষি বিদ্যাপীঠত এটা সামূহিক ইনকিউবেশ্যন কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত শ্ৰীপাছোৱানে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু যুৱচামৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন। খাদ্যশস্যৰ উৎপাদনত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ পৰৱৰ্তী পৰ্যায়ত কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে খাদ্য প্ৰসংস্কৰণৰ জৰিয়তে মূল্য সংবৰ্ধনৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ব্ৰিটেইন ভ্ৰমণ সামৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশখনৰ সৈতে বাণিজ্য বিনিয়োগ আৰু কৌশলগত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ষ্টাৰ্টআপ সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁলোকে লগতে আন্তঃগাঁথনি, ডিজিটেলাইজেচন আৰু প্ৰতিৰক্ষা, খাদ্য আৰু কৃষি আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ন ন সুযোগ সন্ধানৰ লগতে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে দেশখনৰ উদ্যোগপতিসকলৰ সৈতে ঘূৰণীয়া মেজমেলতো ভাগ ল'ব। ইয়াৰ পূৰ্বে শ্ৰীগোৱেলৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত উভয় দেশৰ উদ্যোগপতিসকলে বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ পুনৰ নিশ্চিতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰিছে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুডাই অকিমটো 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে। 33 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে দুখন খেলত মুখামুখি হৈছিল আৰু উভয়ে এখনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেৱিকা চিহাল ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোপাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈকে 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায় জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদী ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।